وَإِذَا مَسَّ الْإِنسَانَ الضُّرُّ دَعَانَا لِجَنْبِهِ أَوْ قَاعِدًا أَوْ قَائِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُ مَرَّ كَأَن لَّمْ يَدْعُنَا إِلَى ضُرٍّ مَّسَّهُ كذلك زين للمسرفين ما كانوا يعملون
আৰু মানুহক যেতিয়া দুগ্ধন্যই স্পৰ্শ কৰে তেতিয়া সি শুই বহি অথবা থিয় হৈ থকা অৱস্থাটো আমাক আহ্বান কৰে তাৰপিছত যেতিয়া আমি তাৰ সেই দুগ্ধন্য দূৰ কৰি দিওঁ তেতিয়া সি এনেকৈ চলাফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুগ্ধন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল এইদৰে সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে